এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, লোকপিয়ল 2027ৰ অধীনত ৰাজ্যত অহা 2 আগষ্টৰ পৰা জনগণনা আৰম্ভ, চিৰাং জিলাৰ হিংসাম্মক কাৰ্যত লিপ্ত থকাৰ অভিযোগত আৰু 6 জন লোকক গ্ৰেপ্তাৰ, জাতীয় উৎসৱ ৰঙালী বিহুৰ ষষ্ঠ দিনত ৰাজ্যজুৰি চেনেহী বিহু পালন, সামাজিক মাধ্যমত প্ৰচাৰ চলোৱাৰ ক্ষেত্ৰত নিৰ্বাচনী বিধি উলংঘা নকৰিবলৈ নিৰ্বাচন আয়োগৰ পুনৰ নিৰ্দেশ, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত ৰাজস্থান ৰয়েলছৰ কলকাতা নাইট ৰাইডাৰ্ছক জয়ৰ বাবে 156 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা আৰু মোৰ সৈতে আছে ঋতুস্মিতা তামুলী। এতিয়া বিতং বাতৰি। বিশ্বৰ সৰ্ববৃহৎ জনগণনা প্ৰক্ৰিয়া লোকপিয়ল 2027ৰ অধীনত ৰাজ্যত এই প্ৰক্ৰিয়া অহা 2 আগষ্টৰ পৰা আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। বিষয়াসকলক জুন মাহৰ পৰা লোকপিয়লৰ প্ৰশিক্ষণ দিয়া হ'ব। ৰাজ্যিক লোকপিয়ল সঞ্চালক বিশ্বজিৎ পেগুৱে আজি এই বিষয়ে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে দেশৰ অন্যান্য ঠাইসমূহত ইতিমধ্যে যোৱা 1 এপ্ৰিলৰ পৰা লোকপিয়ল আৰম্ভ হৈছে। অসম, তামিলনাডু, পশ্চিমবংগ, কেৰালাম আৰু পুডুচেৰীত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এই প্ৰক্ৰিয়া পলমকৈ আৰম্ভ হ'ব। দেশৰ 16 আৰু স্বৰাজোত্তৰ ভাৰতৰ 8ম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহ পিয়ল অন্তৰ্ভুক্ত হ'ব। 2027ৰ ফেব্ৰুৱাৰী পৰ্যন্ত চলিবলগীয়া এই লোকপিয়ল 2টা পৰ্যায়ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যাৰ গণনা কৰা হ'ব। ইয়াৰ বাবে অহা বছৰৰ 1 এপ্ৰিলক ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। দেশত এইবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে লোকপিয়ল হৈছে। এই প্ৰক্ৰিয়াত এণ্ড্ৰইড আৰু iOSত উপলভ্য মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হৈছে। এইবাৰৰ লোকপিয়লত স্বগণনাৰো বিকল্প ব্যৱস্থা কৰা হৈছে। ঘৰৰ গণনাৰ সময়ত সকলো ভৱন আৰু পৰিকাঠামোৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু বাসগৃহৰ স্থিতি, সা সুবিধা তথা সম্পদৰ তথ্য সংগ্ৰহ কৰা হ'ব। বাসগৃহসমূহৰ জিঅ' টেগিং কৰা হ'ব আৰু প্ৰতিটো ঘৰক অনন্য পৰিসয়সূচক নম্বৰ প্ৰদান কৰা হ'ব। এই সমগ্ৰ প্ৰক্ৰিয়াটোত 30 লাখৰো অধিক গণনা কৰ্মী, পৰ্যবেক্ষক আৰু অন্য বিষয়া নিয়োগ কৰা হৈছে। জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। লোকপিয়লৰ দ্বিতীয় পৰ্যায় অহা বছৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব। এই পৰ্যায়ত বয়স, লিংগ, বৃত্তি, সাক্ষৰতা আৰু জাতিগত সবিশেষকে ধৰি ব্যক্তিগত তথ্য আহৰণ কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰে লোকপিয়ল 2027ৰ বাবে 11,718 কোটিৰো অধিক টকাত অনুমোদন দিছে। অসমত হ'বলগীয়া লোকপিয়ল সন্দৰ্ভত এয়া কামৰূপ মহানগৰৰ সংবাদদাতা হেমন্ত বৰা।
অপেক্ষাৰ অৱসান ঘটাই অহা 2 আগষ্টৰ পৰা অসমত আৰম্ভ হ'ব লোকপিয়ল। 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰ পৰ্যন্ত গণনাকাৰী বিষয়া ঘৰে ঘৰে গৈ লোকপিয়লৰ যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰিব। এই লোকপিয়ল প্ৰক্ৰিয়াত প্ৰায় 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হ'ব বুলি জানিব পৰা গৈছে। নিয়ম অনুসৰি প্ৰতি 10 বছৰৰ মূৰে মূৰে দেশত লোকপিয়ল অনুষ্ঠিত হ'ব লাগে। সেই অনুসৰি 2021 চনত লোকপিয়ল অনুষ্ঠিত হ'ব লাগিছিল যদিও সেই বছৰ কভিড মহামাৰীৰ বাবে সেয়া সম্ভৱ হোৱা নাছিল। কাজেই এতিয়া পুনৰ দেশজুৰি লোকপিয়লৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।
চিৰাং জিলাৰ ৰুণিখাটাত হিংসাত্মক কাৰ্যত লিপ্ত থকা আৰু 6 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। বৃহস্পতিবাৰে নিশা 15 গৰাকী অপৰাধীক আটক কৰাৰ পাছত চিৰাং আৰক্ষীয়ে আজি পুৱাৰ ভাগত পুনৰ 6 জন লোকক গ্ৰেপ্তাৰ কৰে। ইয়াৰ লগে লগে বনাঞ্চলিক কাৰ্যালয়ত চলোৱা হিংসাত্মক কাৰ্যত জড়িত গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা 21লৈ বৃদ্ধি পালে। ধৃত লোকসকলক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। ইতিমধ্যে অঞ্চলটোৰ পৰিস্থিতি ক্ৰমান্বয়ে উন্নত হ'বলৈ লৈছে। অৱশ্যে অঞ্চলটোত এতিয়াও কটকটীয়া সুৰক্ষা ব্যৱস্থা বলবৎ হৈ আছে। ৰুণিখাটত আইন শৃংখলা বৰ্তাই ৰখাৰ বাবে দ্ৰুত কাৰ্যবাহিনী দল নিয়োগ কৰা হৈছে আৰু 4খন জিলাৰ পৰা অনা আৰক্ষী কৰ্মী নিয়োগ কৰা হৈছে। উৰাবাতৰি আৰু উচতনিমূলক বাৰ্তাৰ প্ৰসাৰ ৰোধ কৰাৰ বাবে চিৰাং আৰু কোকৰাঝাৰ জিলাত আজিও মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰি ৰখা হৈছে। ইয়াৰ ফলত ব্যৱসায়ৰ সৈতে জড়িত লগতে ইণ্টাৰনেট সেৱাৰ জৰিয়তে জীৱিকা চলোৱা লোকসকল সমস্যাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। 7দিনীয়া ৰঙালী বিহুৰ আজি ষষ্ঠ দিনটো ৰাজ্যত চেনেহী বিহু বা জীয়ৰী বিহু হিচাপে পালন কৰা হৈছে। এই দিনটোত বিবাহিতা জীয়ৰীসকল মাতৃগৃহলৈ যোৱাৰ পৰম্পৰা আছে, সেয়েহে এই বিহুক জীয়ৰী বা চেনেহী বিহু বুলি কোৱা হয়। অসমীয়া সংস্কৃতিত 7 বিহুৰ অন্যতম এই চেনেহী বিহুৰ বিশেষ গুৰুত্ব আছে। ৰঙালী বিহুৰ সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ পাৰম্পৰিক বসন্ত উৎসৱসমূহো উলহ মালহেৰে পালন কৰা হৈছে। শৰণীয়া কছাৰীসকলৰ বাঁহ গোসাঁই উৎসৱো তামোলপুৰৰ বৰনগৰত থকা ৰাজহুৱা খেলপথাৰত আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে। সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত এই অনুষ্ঠান সন্দৰ্ভত শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ বিষয়ববীয়াই এইদৰে কয়।
সদৌ অসম হৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু তামোলপুৰ আঞ্চলিক হৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সহযোগত আৰু তামোলপুৰবাসী ৰাইজৰ আতিথ্যত হৰণীয়া কছাৰী কেন্দ্ৰীয় বাঘ উৎসৱ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে আৰু প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি মুখ্য দ্বাৰ উদ্ঘাটন, গোসাঁই ঘৰৰ দ্বাৰ উদ্ঘাটন, গছপুলি ৰোপণী সকলোবিলাক কাৰ্যসূচী সুন্দৰভাৱে সমাপন হৈ গৈছে। ইয়াৰ পৰৱৰ্তী কাৰ্যসূচীসমূহো আমি সফলভাৱে সমাপন কৰিব পাৰিম বুলি আমি আশা ৰাখিছো। গতিকে এই দুয়োটা দিনৰ সকলোবিলাক কাৰ্যসূচী সফলভাৱে সমাপন কৰাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ পৰা আৰম্ভ কৰি সকলো ৰাইজৰ সহায় সহযোগিতা আমি নিশ্চিতভাৱে পাইছো আৰু অনাগত যিখিনি কাৰ্যসূচী আছে সেইখিনিও খুব সুন্দৰৰূপে চলি যাব বুলি আমি আশা ৰাখিছো। ইয়াৰ পিছত আমাৰ ৰাজ্যিক ভিত্তিত হৰণে কছাৰী মাছমৰীয়া লোকনৃত্য প্ৰতিযোগিতা আৰম্ভ হ'ব, আলোচনা চক্ৰ ইয়াত অনুষ্ঠিত হ'ব আৰু বিশেষভাৱে হৰণে কছাৰী সাহিত্য সভা অসমে সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনত অৱদান আগবঢ়োৱা হৰণে কছাৰী জনগোষ্ঠী তিনিগৰাকীকৈ পৰোধা ব্যক্তিক ইয়াত সম্বৰ্ধনা জ্ঞাপন কৰিব। তো এনেধৰণে আজি দিনৰ ভাগত এই কাৰ্যসূচীসমূহ হোৱাৰ পিছত সন্ধিয়া বন্তি প্ৰজ্বলন আৰু সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে আজিৰ দিনটোৰ কাৰ্যসূচীসমূহ সমাপ্ত হ'ব।
ইফালে ৰঙালীৰ লগতে ৰংজালী বৈশাগুৰ উৎসাহেও তামোলপুৰ জিলাৰ আকাশ বতাহ মুখৰিত কৰা দেখা গৈছে। ৰংজালী গান্ধীবাৰীত আয়োজিত আঞ্চলিক ৰঙালী বিহু সন্মিলন আৰু ৰংজালী বৈশাগু আফাদৰ সোণালী জয়ন্তী বৰ্ষৰ আজি অন্তিম দিনটোত এটা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। এই শোভাযাত্ৰাত অসমীয়াৰ জাতীয় কৃষ্টি সংস্কৃতিৰ লগতে বড়ো, কোচ ৰাজবংশী, নেপালী আৰু আদিবাসীসকলৰ স্বকীয় কলা সংস্কৃতি প্ৰদৰ্শন কৰা হয়। বাক্সা জিলাতো বৈশাগু উপলক্ষে গাঁওসমূহত মহিলাসকলে বৈশাগু নৃত্য প্ৰদৰ্শন কৰি সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আনিছে। ইফালে নামনি অসমৰ উল্লেখযোগ্য লোক উৎসৱ ভঠেলি বা দহৰ ফুৰুৱাৰো আজি পৰম্পৰাগত ৰীতি নীতিৰে সামৰণি পৰে। এই লোক উৎসৱৰ বাবে এডাল পাঁচ ছয় হাত দীঘল বাঁহ কাটি সুন্দৰকৈ পৰিষ্কাৰ কৰি গৰু বিহুৰ দিনাখন গোসাঁই দহৰ বাঁহ সজোৱা হয়। মূৰত পিতলৰ এটা চোলা পিন্ধাই গোসাঁই বাঁহডাল ৰঙীন কাপোৰেৰে মেৰিয়াই ওপৰত ৰুমাল, চোৱাৰ অথবা ফুলাম বিহুৱান গাঁঠি দি গোসাঁই বা দহৰ গোসাঁই বাঁহ প্ৰস্তুত কৰি লোৱা হয়। পিছত গাঁৱৰ চেমনীয়াসকলে দহৰ গোসাঁইক ঢোল, তাল, বৰকাহ, শংখ আদি মাংগলিক বাদ্য বজাই ঘৰে ঘৰে নি পৰিয়ালৰ মংগল কামনা কৰি আশীৰ্বাদ লয়। 131 সংখ্যক সংবিধান সংশোধনী বিধেয়ক লোকসভাত অগ্ৰাহ্য হোৱাৰ পাছত ভাৰতীয় জনতা পাৰ্টীয়ে বিৰোধী দল কংগ্ৰেছক কঠোৰ ভাষাৰে সমালোচনা কৰিছে। এই সন্দৰ্ভত কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত প্ৰধান বিৰোধী দল কংগ্ৰেছকে ধৰি বিপক্ষৰ স্থিতি নাৰী বিদ্বেষী বুলি অভিহিত কৰে। অসমতো আজি এই সন্দৰ্ভত দলটোৰ লগতে মিত্ৰ দল অগপ আৰু বিপিএফৰ শীৰ্ষ নেতৃত্বৰ উপস্থিতিত এখন বৈঠক অনুষ্ঠিত হয়। বিজেপিৰ অসম প্ৰদেশৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত অনুষ্ঠিত এই বৈঠকত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, বিপিএফৰ চৰণ বড়ো, অগপৰ ফণীভূষণ চৌধুৰী, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাকে ধৰি অন্যান্য নেতৃবৃন্দই অংশগ্ৰহণ কৰে। কংগ্ৰেছৰ স্থিতিৰ বিৰুদ্ধে বিজেপি তথা এন ডি এৰ সহযোগী দলসমূহে অহা 23 এপ্ৰিলত গুৱাহাটীত এটা বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিব। শ্ৰীভূমি জিলাতো নাৰীবন্ধন অধিনিয়ম অগ্ৰাহ্য হোৱাৰ পৰিপ্ৰেক্ষিতত আজি বিজেপি জিলা কাৰ্যালয়ত মহিলা মৰ্চাৰ উদ্যোগত এটা প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হয়। বিধানসভা নিৰ্বাচনৰ ভোটগণনালৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত আজি গুৱাহাটীত বিৰোধী ঐক্যমঞ্চৰ এখন গুৰুত্বপূৰ্ণ বৈঠকৰ আয়োজন কৰা হৈছে। এই বৈঠকত কংগ্ৰেছৰ লগতে বিৰোধী দলৰ নেতৃত্ব আৰু নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা 124 গৰাকী প্ৰাৰ্থী উপস্থিত থকাৰ কথা। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে ঋতুস্মিতা তামুলীয়ে।
ভাৰতৰ নিৰ্বাচন আয়োগে সামাজিক মাধ্যম আৰু ডিজিটেল মঞ্চসমূহৰ ব্যৱহাৰৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগৰ আওতাত পৰা সকলোকে দায়িত্বশীল হবলৈ পুনৰবাৰ আহ্বান জনায়। আয়োগে এই ক্ষেত্ৰত 2000 চনৰ তথ্য প্ৰযুক্তি আইন আৰু 2021 চনৰ তথ্য প্ৰযুক্তি অধিনিয়ম তথা আৰ্হি আচৰণবিধিৰ অন্তৰ্ভুক্ত বিধিগত নীতি নিয়মসমূহ মানি চলিবলৈ সকলোকে নিৰ্দেশ দিয়ে। আয়োগে আজি এখন প্ৰেছ বিজ্ঞপ্তিযোগে যিকোনো বিভ্ৰান্তিকৰ বিষয় আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে সৃষ্টি কৰা ছবি অথবা দৃশ্য শ্ৰাৱ্য বিষয়বস্তুৰ ক্ষেত্ৰত সামাজিক মাধ্যমসমূহত অভিযোগৰ 3 ঘণ্টাৰ ভিতৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। আয়োগে ৰাজনৈতিক দলসমূহ আৰু প্ৰাৰ্থী বা প্ৰচাৰ প্ৰতিনিধিক কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা প্ৰচাৰ সামগ্ৰীৰ ক্ষেত্ৰত সেয়া কৃত্ৰিম বা ডিজিটেলি উন্নত কৰা হৈছে বুলি সুস্পষ্ট কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ উপৰিও অসম, কেৰালম, তামিলনাডু, পুডুচেৰী আৰু পশ্চিমবংগত চলি থকা বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সামাজিক মাধ্যমত নিৰ্বাচনী আচৰণবিধি ভংগ হোৱাৰ যিকোনো কাৰ্যকে নিৰীক্ষণ কৰা হৈছে বুলিও নিৰ্বাচন আয়োগৰ তৰফৰ পৰা জানিবলৈ দিয়া হৈছে। এই ক্ষেত্ৰত চি ভিজিল এপৰ জৰিয়তে সাধাৰণ নাগৰিকক এনে যিকোনো আচৰণবিধি ভংগৰ ঘটনাকে আয়োগৰ দৃষ্টিগোচৰ কৰিবলৈ আহ্বান জনোৱা হৈছে। সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰিষদ অসম তথা আউনীআটী বিশ্ববিদ্যালয়ৰ মাজত আজি ঐতিহাসিক আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ চূড়াত এখন বুজাবুজি চুক্তি সম্পন্ন হয়। এই চুক্তি অনুসৰি অনাগত দিনসমূহত পৰিষদ আৰু বিশ্ববিদ্যালয়ৰ যুটীয়া প্ৰচেষ্টাত সত্ৰীয়া গীত নৃত্য বাদ্যকে ধৰি ভাস্কৰ্য শিল্পকলা আদি শিল্পসমূহ জনসাধাৰণৰ মাজলৈ বিশেষকৈ নৱপ্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস কৰা হ'ব। এই অনুষ্ঠানত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটী বিশ্ববিদ্যালয়ৰ আচাৰ্য ডঃ পীতাম্বৰ দেৱ গোস্বামী, গড়মূৰ সৰু সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী, পৰিষদৰ সচিবকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আজি বিশ্ব যকৃত দিৱস। এই বছৰৰ এই দিৱসৰ মূল বাণী হ'ল সু অভ্যাস শক্তিশালী যকৃত। দৈনন্দিন সু অভ্যাসৰ জৰিয়তে যকৃত শক্তিশালী তথা ৰোগমুক্ত কৰি ৰখাই এই দিৱসৰ তাৎপৰ্য। সুষম খাদ্য নিয়ম, খাদ্য গ্ৰহণ, নিয়মিত ব্যায়াম, সুৰাপান বৰ্জন আৰু নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ দ্বাৰা যকৃত সুস্থ কৰি ৰাখিব পাৰি। প্ৰতি বছৰে যকৃতজনিত ৰোগত বছৰি 20 লাখ লোকৰ মৃত্যু হয় বুলি এটা সমীক্ষাত প্ৰকাশ পাইছে। সেয়েহে এই বিষয়ত জনসাধাৰণৰ মাজত সচেতনতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে এই দিনটোত বিশ্ব যকৃত দিৱস পালন কৰি অহা হৈছে। লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ সাধিনী ভৱন লক্ষ্মীনাৰায়ণ ক্ষেত্ৰ ৰাজহুৱা খেলপথাৰত কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে 503 সংখ্যক সতী সাধিনী দিৱস আৰু ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনৰ 22 সংখ্যক ত্ৰিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত সদৌ চুতীয়া জাতি সন্মিলন আৰু ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনৰ সহযোগত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানৰ প্ৰথম দিনা কাইলৈ বালিগাঁও যুৱ সমাজৰ উদ্যোগত সাধিনী ভৱনৰ চৌহদ নিকাকৰণ আৰু পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰা হ'ব। 21 এপ্ৰিলৰ দিনা জুবিন গাৰ্গ সোঁৱৰণী সাংস্কৃতিক সন্ধিয়াৰে অনুষ্ঠানৰ সামৰণি পৰিব। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আজি অসম সত্ৰ মহাসভাই পৰিচালিত কৰা পৰীক্ষা পৰিষদৰ শিক্ষক আৰু শিক্ষাৰ্থীসকলৰ মাজত মণিকাঞ্চন শীৰ্ষক এটা বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানে বন্তি প্ৰজ্বলনেৰে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে। এই অনুষ্ঠানত ধুবুৰী সত্ৰশাল ৰামৰায় কুটিৰ সত্ৰৰ সত্ৰাধিকাৰ জিতেন্দ্ৰ নাথ প্ৰধানীয়ে সংস্কৃত ভাষাত ৰচনা কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনী গ্ৰন্থ উন্মোচন কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ জগদীশ শৰ্মাই গ্ৰন্থখন উন্মোচন কৰি এনে সাহসী প্ৰচেষ্টাই গুৰুজনাৰ বৰ্ণিল জীৱন পৰিক্ৰমাক এক অনন্য ৰূপ প্ৰদান কৰে বুলি মত প্ৰকাশ কৰে। পৰৱৰ্তী বাতৰি শুনক সংগীতা শৰ্মাৰ পৰা।
IPL ক্ৰিকেট প্ৰতিযোগিতাত কলকাতাৰ ইডেন গাৰ্ডেন্ছত হোৱা প্ৰথম খেলখনত ৰাজস্থান ৰয়েলছ কলকাতা নাইট ৰাইডাৰ্ছক জয়ৰ বাবে 156 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। বাতৰি যুগুতোৱাৰ পৰলৈকে কলকাতা নাইট ৰাইডাৰ্ছে 15 অভাৰত 6টা উইকেট হেৰুৱাই 97 ৰাণ সংগ্ৰহ কৰি খেলি আছে। চণ্ডীগড়ত সন্ধিয়া 7:30 বজাত হ'বলগীয়া দ্বিতীয়খন খেলত পঞ্জাব কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন হ'ব। কলকাতা নাইট ৰাইডাৰ্ছে এতিয়াও প্ৰথমটো বিজয়ৰ বাবে অপেক্ষা কৰি আছে আৰু মাত্ৰ 1 পইণ্টেৰে তালিকাৰ শীৰ্ষ স্থানত আছে। আনহাতে ৰাজস্থান ৰয়েলছে 5খন খেলৰ 4খনত জয়লাভ কৰি 8 পইণ্ট লাভ কৰিছে। গুৱাহাটীত অনুষ্ঠিত অষ্টম ৰাষ্ট্ৰীয় যুৱ বক্সিং প্ৰতিযোগিতাত নিকশিতা কোঁৱৰে সোণৰ আৰু সন্দীপ বসুমতাৰীয়ে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। সোণাপুৰৰ অসম ডন বস্কো বিশ্ববিদ্যালয়ত অনুষ্ঠিত 19 বছৰ অনুৰ্ধ প্ৰতিযোগিতাখনৰ আজি অন্তিম দিনা ছোৱালীৰ 65 কিলোগ্ৰাম শাখাত হাৰিয়ানাৰ বঞ্চিকাক অসমৰ নিকশিতাই 3-2 ব্যৱধানত পৰাস্ত কৰে। গুৱাহাটীৰ চেনিকুঠি নিবাসী পুষ্পলতা বৰদলৈৰ কালি 86 বছৰ বয়সত দেহাৱসান হয়। প্ৰয়াত বৰদলৈৰ 1969 চনৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল। নাট শাখাৰ এগৰাকী শিল্পী হিচাপে তেওঁ অপৰিসীম অৱদান আগবঢ়াই গৈছে। সাংস্কৃতিক কাম কাজৰ উপৰিও তেওঁ এগৰাকী প্ৰতিশ্ৰুতিবদ্ধ সমাজকৰ্মী হিচাপে বিভিন্ন সামাজিক কাম কাজৰ সৈতেও সক্ৰিয়ভাৱে জড়িত হৈ আছিল। লোকপিয়ল 2027ৰ অধীনত ৰাজ্যত অহা 2 আগষ্টৰ পৰা জনগণনা আৰম্ভ। চিৰাং জিলাৰ হিংসাত্মক কাৰ্যত লিপ্ত থকাৰ অভিযোগত আৰু 6জন লোকক গ্ৰেপ্তাৰ। জাতীয় উৎসৱ ৰঙালী বিহুৰ 6ষ্ঠ দিনত ৰাজ্যজুৰি চেনেহী বিহু পালন। সামাজিক মাধ্যমত প্ৰচাৰ চলোৱাৰ ক্ষেত্ৰত নিৰ্বাচনী বিধি উলংঘা নকৰিবলৈ নিৰ্বাচন আয়োগৰ পুনৰ নিৰ্দেশ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত ৰাজস্থান ৰয়েলছৰ কলকাতা নাইট ৰাইডাৰ্ছক জয়ৰ বাবে 156 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।